এই আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তিনিদিনীয়া উত্তৰ প্ৰদেশ ভ্ৰমণৰ আজি তৃতীয় দিনা মথুৰা জিলাৰ গোবৰ্ধনস্থিত দাংঘাটী মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা কৰে। সমগ্ৰ দেশতে আজি উলহ মালহেৰে ঈদ উল ফিতৰ পালন কৰা হৈছে। নিৰ্বাচন আয়োগে বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ নিয়ন্ত্ৰণ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। বিশ্বৰ 20% তেল আৰু গেছ সৰবৰাহ হোৱা হৰ্মুজ প্ৰণালীৰে নিৰাপদ আহ যাহ সুনিশ্চিত কৰাৰ প্ৰচেষ্টাত যোগদান কৰিবলৈ সাজু বুলি দক্ষিণ কোৰিয়াই প্ৰকাশ কৰিছে। আৰু ফ্ৰান্সত চলি থকা অৰ্লেন্স মাষ্টাৰ্ছৰ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ এখন ছেমি ফাইনেলত আজি সন্ধিয়া ভাৰতৰ তন্ভী শৰ্মা জাপানৰ নজমি অকুহাৰাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তিনিদিনীয়া উত্তৰ প্ৰদেশ ভ্ৰমণৰ আজি তৃতীয় দিনা মথুৰা জিলাৰ গোবৰ্ধনস্থিত দাংঘাটী মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে দিল্লীলৈ ঘূৰি অহাৰ পূৰ্বে পৰম্পৰাগত গোবৰ্ধন পৰিক্ৰমাও সম্পন্ন কৰে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে আৰম্ভ হোৱা এই ভ্ৰমণৰ প্ৰথম দিনা ৰাষ্ট্ৰপতি মুৰ্মুৱে অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰ দৰ্শন কৰে। তাৰ পাছতে তেওঁ ইস্কন মন্দিৰ আৰু বৃন্দাবনস্থিত প্ৰেম মন্দিৰ দৰ্শন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ৰামকৃষ্ণ মিছন সেৱা আশ্ৰমৰ কৰ্কট ৰোগ বিভাগৰ নৱনিৰ্মিত ভৱনৰ উদ্বোধন কৰে। সমগ্ৰ দেশতে আজি উলহ মালহেৰে ঈদ উল ফিতৰ পালন কৰা হৈছে। ঈদ উপলক্ষে আজি ঈদগাহ আৰু মছজিদসমূহত নামাজৰ আয়োজন কৰা হয়। দিল্লীৰ জামা মছজিদ, ফতেহপুৰ মছজিদ আৰু শ্বাহী ঈদগাহত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। উপৰাষ্ট্ৰপতি, ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এটা বাৰ্তাত কয় যে এই উৎসৱে আত্মসংযম, দান আৰু দৰিদ্ৰ তথা অৱহেলিত লোকসকলৰ প্ৰতি কৰুণাৰ বাৰ্তা বহন কৰে। এই উৎসৱে মৰম, ভালপোৱা, ভাতৃত্ববোধ, শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাও বহন কৰে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে ঈদ উল ফিতৰৰ এই উৎসৱে সকলোৰে কল্যাণৰ চেষ্টাত ব্ৰতী হবলৈ সোঁৱৰাই দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে অভাৱী লোকসকলৰ প্ৰতি সহায়, সমাজত শান্তি সমৃদ্ধিৰ প্ৰসাৰ আৰু ৰাষ্ট্ৰৰ প্ৰগতিত অৰিহণা আগবঢ়োৱাৰ সংকল্প ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তেওঁৰ বাৰ্তাত এই পবিত্ৰ উৎসৱে সকলোৰে বাবে আশা, সমন্বয়, কৰুণা, আনন্দ আৰু সফলতাৰ বতৰা কঢ়িয়াই আনিব বুলি আশা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বাৰ্তাত এই উৎসৱে সমাজত কৰুণা আৰু ভাতৃত্ববোধৰ এনাজৰি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে এই উৎসৱে সকলোৰে জীৱনলৈ আনন্দ, সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পাৰ্চী নৱবৰ্ষ নৱৰোজ উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত এই উৎসৱে সকলোৰে জীৱনলৈ আনন্দ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ বাৰ্তাত কয় যে এই উৎসৱে যেন সকলোৰে জীৱন সমৃদ্ধি আৰু আনন্দৰে পৰিপূৰ্ণ কৰি তোলে, তেওঁ তাকে আশা কৰে। তেওঁ লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰে। নিৰ্বাচন আয়োগে বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ নিয়ন্ত্ৰণ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। অসম, কেৰালা, তামিলনাডু আৰু পশ্চিমবংগৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত হ'বলগীয়া বিধানসভা নিৰ্বাচন আৰু 6খন ৰাজ্যৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আয়োগে এই নিৰ্দেশ দিছে। এই নিৰ্দেশ অনুসৰি সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ লগতে ব্যক্তি তথা সংগঠনসমূহেও বিজ্ঞাপন প্ৰকাশ পোৱাৰ পূৰ্বে সংবাদ প্ৰমাণীকৰণ আৰু নিৰীক্ষণ সমিতিৰ অনুমোদন ল'ব লাগিব। টেলিভিছন, ৰেডিঅ', ৰাজহুৱা স্থানত প্ৰদৰ্শিত দৃশ্য শ্ৰব্য মাধ্যম, ই পেপাৰ, বাল্ক এছ এম এছ আৰু সামাজিক মাধ্যমত যিকোনো ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ কৰাৰ পূৰ্বে পূৰ্ব প্ৰমাণীকৰণৰ বাবে সমিতিৰ ওচৰত আবেদন কৰিব লাগিব। আয়োগে প্ৰকাশ কৰা মতে ব্যক্তি বা প্ৰাৰ্থীসকলে জিলা পৰ্যায়ৰ সংবাদ প্ৰমাণীকৰণ আৰু নিৰীক্ষণ সমিতিৰ ওচৰত বিজ্ঞাপনৰ প্ৰমাণীকৰণৰ বাবে আবেদন কৰিব লাগিব। আনহাতে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত মুখ্য কাৰ্যালয় থকা সকলো ৰাজনৈতিক দলে তেনে বিজ্ঞাপনৰ প্ৰমাণীকৰণৰ বাবে ৰাজ্যিক পৰ্যায়ৰ সংবাদ প্ৰমাণীকৰণ আৰু নিৰীক্ষণ সমিতিৰ ওচৰত আবেদন কৰিব লাগিব। এনে পূৰ্ব প্ৰমাণীকৰণ অবিহনে কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে সামাজিক মাধ্যম বা ৱেবছাইটসহ যিকোনো মাধ্যমত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কংগ্ৰেছে অসমৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে সাতগৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি বিদিশা নেওগক জালুকবাৰী, জয়ন্ত বৰাক বিশ্বনাথৰ পৰা আৰু ৰাউল ৰয়ক হাইলাকান্দি সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। কংগ্ৰেছে মিত্ৰ দল ৰাইজৰ দলক 111খন আসন এৰি দিছে। 126জনীয়া অসম বিধানসভাৰ বাবে 9 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 4 মে'ত ভোটগণনা কৰা হ'ব। ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ কৰ্তৃপক্ষ NBA আক্ৰমণকাৰী এলিয়েন প্ৰজাতি আৰু এনে প্ৰজাতিৰ জৰিয়তে দেশত বৃদ্ধি পোৱা পৰিৱেশতন্ত্ৰমূলক আৰু সামাজিক বিত্তীয় সংকটসমূহৰ মোকাবিলা কৰিব পৰাকৈ এখন বিশেষজ্ঞ কমিটি গঠন কৰিছে। উল্লেখযোগ্য যে এই প্ৰজাতিসমূহে স্থানীয় জৈৱ বৈচিত্ৰ, মূল পৰিৱেশতন্ত্ৰ, কৃষি, খাদ্য সুৰক্ষা, মানৱ আৰু বন্যপ্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আনিব পৰা সংকটসমূহক প্ৰতিহত কৰিবৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গ্ৰহণ কৰা স্বতঃস্ফূত কাৰ্যপ্ৰণালীৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু বতৰ পৰিৱৰ্তন মন্ত্ৰালয়ে জনাইছে যে এই বিশেষজ্ঞ কমিটীখনে ৰাজ্যসমূহৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি এনেধৰণৰ পৃথিৱীৰ বাহিৰৰ প্ৰজাতিৰ এখন ৰাষ্ট্ৰীয় ভিত্তিক তালিকা প্ৰস্তুত কৰি উলিয়াব। মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়ে যে এই কমিটীখনে উচ্চ বিপদাশংকাৰ প্ৰজাতিসমূহক চিহ্নিত কৰি বৈজ্ঞানিক কৌশলগত ব্যৱস্থা, পৰিৱেশতন্ত্ৰৰ পুনৰুদ্ধাৰৰ ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্দেশাৱলীৰ জৰিয়তে প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু নিৰ্মূলৰ ব্যৱস্থা কৰিব। উল্লেখযোগ্য যে এই কমিটীখন দুবছৰৰ বাবে কাৰ্যক্ষম হৈ থাকিব। বিশ্বৰ 20% তেল আৰু গেছ সৰবৰাহ হোৱা হৰ্মুজ প্ৰণালীৰে নিৰাপদ আহ যাহ সুনিশ্চিত কৰাৰ প্ৰচেষ্টাত যোগদান কৰিবলৈ সাজু বুলি দক্ষিণ কোৰিয়াই প্ৰকাশ কৰিছে। দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰালয়ে পাৰস্য উপসাগৰীয় অঞ্চলত ইৰাণৰ আক্ৰমণ আৰু হৰ্মুজ প্ৰণালী বন্ধ কৰি দিয়া কাৰ্যক গৰিহণা দি ইউৰোপীয় ৰাষ্ট্ৰ আৰু জাপানসহ 7খন দেশে জাৰি কৰা যুটীয়া বিবৃতিৰ প্ৰতি সমৰ্থন জনাইছে। ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, নেডাৰলেণ্ডছ আৰু কানাডাই যুটীয়া বিবৃতিটোৰ জৰিয়তে ইৰাণক আক্ৰমণ কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ জলপথ অৱৰোধ কৰাৰ প্ৰয়াস বন্ধ কৰিবলৈ আৰু নৌ পৰিবহণৰ স্বতন্ত্ৰতাৰ নীতি মানি চলিবলৈ আহ্বান জনাইছে। ইজৰাইলে হিজবুল্লাৰ বিৰুদ্ধে সামৰিক অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু বেইৰুতৰ দক্ষিণ প্ৰান্তত নতুনকৈ বিমান আক্ৰমণ আৰম্ভ কৰিছে। ইজৰাইলৰ সেনাবাহিনীয়ে কামাণ্ড কেন্দ্ৰ আৰু আন্তঃগাঁথনিমূলক আক্ৰমণক লক্ষ্য কৰি লৈছে। সংঘৰ্ষ তীব্ৰতৰ হৈ উঠাৰ ফলত লেবাননৰ মানৱীয় স্থিতি ক্ৰমাৎ বেয়াৰ পিনে ঢাল খাইছে। লেবানন কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে দেশখনৰ দক্ষিণ প্ৰান্তৰ স্বাস্থ্যকেন্দ্ৰসমূহক লক্ষ্য কৰি চলোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত 760,000ৰো অধিক লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিবলগীয়া হৈছে আৰু জৰুৰীকালীন সেৱাও ব্যাহত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই অঞ্চলটোত সামৰিক শক্তি বঢ়োৱাৰ উদ্দেশ্যে চলোৱা প্ৰচেষ্টাৰ বাবে উত্তেজনা বৃদ্ধি পাইছে। সংঘৰ্ষ বিৰতিৰ বিৰুদ্ধে গ্ৰহণ কৰা স্থিতিৰ বিষয়ে পুনৰ উল্লেখ কৰি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে ৱাশ্বিংটন মহল কৌশলগত লক্ষ্য পূৰণৰ দিশে আগবাঢ়িছে। আমেৰিকা যুক্তৰাষ্ট্ৰই আক্ৰমণকাৰী জাহাজ প্ৰতিহত কৰাৰ উদ্দেশ্যে হৰ্মুজ প্ৰণালীত নতুনকৈ A-10 তহলদাৰী দল নিয়োগ কৰিছে। ইপিনে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে কৈছে যে দেশখনে চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে যুদ্ধ নিবিচাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে অঞ্চলটোত বৰ্ধিত উত্তেজনাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলক দোষাৰোপ কৰিছে। ইৰাণে লগতে পাৰস্য উপসাগৰীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহক লক্ষ্য কৰি চলোৱা আক্ৰমণৰ সপক্ষে মত পোষণ কৰি কয় যে এই ৰাষ্ট্ৰসমূহত স্থাপন কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ঘাটি ধবংস কৰাৰ বাবে আক্ৰমণ চলাবলগীয়া হৈছে। ইৰাণে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ ৰাছ অল খেইমা আমিৰাতক সকীয়াই দিছে। ইৰাণে ৰাছ অল খেইমা আৰু ডুবাইৰ চৌপাশৰ এলেকাসমূহক আক্ৰমণ চলোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ তুলিছে। ইফালে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ বিষয়াসকলে উচ্চ সতৰ্কতাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি প্ৰকাশ কৰিছে। ফ্ৰান্সত চলি থকা অৰ্লেন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ এখন ছেমি ফাইনেলত আজি সন্ধিয়া ভাৰতৰ তনভি শৰ্মা জাপানৰ নজমি অকুহাৰাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত তনভিয়ে জাপানৰ নাটচুকি নিদাইৰাক 21-14 গেমছত পৰাস্ত কৰে। আন এখন ছেমি ফাইনেলত আজি সন্ধিয়া 5 বজাত অসম সন্তান ঈশাৰাণী বৰুৱাই থাইলেণ্ডৰ পিটছামন অপাতনি পুথৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 3দিনীয়া উত্তৰ প্ৰদেশ ভ্ৰমণৰ আজি তৃতীয় দিনা মথুৰা জিলাৰ গোৱৰ্ধনস্থিত দাংঘাটী মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা কৰে। সমগ্ৰ দেশতে আজি উলহ মালহেৰে ঈদ উল ফিতৰ পালন কৰা হৈছে। নিৰ্বাচন আয়োগে বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ নিয়ন্ত্ৰণ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। বিশ্বৰ 20% তেল আৰু গেছ সৰবৰাহ হোৱা হৰ্মুজ প্ৰণালীয়ে নিৰাপদ আহ যাহ সুনিশ্চিত কৰাৰ প্ৰচেষ্টাত যোগদান কৰিবলৈ সাজু বুলি দক্ষিণ কোৰিয়াই প্ৰকাশ কৰিছে আৰু ফ্ৰান্সত চলি থকা অৰলেন্স মাষ্টাৰ্ছৰ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ এখন ছেমি ফাইনেলত আজি সন্ধিয়া ভাৰতৰ তানভি শৰ্মা জাপানৰ নজমি অকুহাৰাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 3 বজাত।